এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে ষ্টুডিঅত মই বৰষা শৰ্মা। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা আৰু কামৰূপ জিলাৰ নিৰ্বাচন হ'বলগীয়া 33টা সমষ্টিৰ বাবে বিজেপি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু অসম গণ পৰিষদ দলে ঐক্যবদ্ধভাৱে প্ৰচাৰ অভিযান চলাই আছে। জ্যেষ্ঠ বিজেপি নেতা তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গোৱালপাৰা জিলাৰ পূব অজগৰ সমষ্টিৰ ৰংচাইত বিজেপি সমৰ্থিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী ভুলাইবেলা ৰাভাৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। ডাঃ পেগুৱে তেওঁৰ ভাষণত অহা এপ্ৰিলৰ পৰাই ৰাভা হাছং এলেকাত 106খন ৰাভা মাধ্যমৰ বিদ্যালয় গঠনৰ কাম আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে। ইয়াৰ পাছত তেওঁ জিলাখনৰ বান্দৰশ্ৰী সমষ্টিৰ হাবাংগিৰি খেলপথাৰ আৰু ধূপধৰা সমষ্টিৰ দীঘলি চঞ্জাৰং ক্লাবত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশ ল'ব। পৰিষদৰ অন্তৰ্গত কামৰূপ জিলাৰ 14টা সমষ্টিৰ বাবেও প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। জ্যেষ্ঠ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি 30 নম্বৰ বামুণীগাঁও পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অজিত ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ বকুৰ গান্ধী মৈদামত প্ৰচাৰ অভিযানত ভাগ ল'ব। অহা 2 এপ্ৰিলৰ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 4 এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি 64 সংখ্যক উত্তৰ পূব আৰক্ষী একাডেমীৰ উপ আৰক্ষী অধীক্ষক প্ৰশিক্ষাৰ্থীৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি উত্তৰ পূব খণ্ডত বৰ্তমানৰ দৰেই অনাগত দিনত শান্তিৰ পৰিৱেশ বাহাল থকাটো সুনিশ্চিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা দোহাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে 19 গৰাকী মহিলা বিষয়াকে ধৰি প্ৰশিক্ষণ সমাপ্ত কৰা অসমৰ মুঠ 62গৰাকী বিষয়াৰে ৰাজ্যৰ জিলা আৰু সমজিলা পৰ্যায়ত নিৰাপত্তাৰ দিশটো উন্নত কৰাৰ উপৰি জন অনুকূল আৰক্ষী ব্যৱস্থা গঢ়ি তুলিব পৰা যাব। ডঃ শৰ্মাই আজি এই প্ৰশিক্ষণ পাঠ্যক্ৰম সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 70গৰাকী উপ আৰক্ষী অধীক্ষকক শুভেচ্ছা জনায়। তেওঁ বিষয়াসকলক জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ প্ৰতি সংবেদনশীল হৈ থাকি অপৰাধৰ বিৰুদ্ধে সামূহিক যুঁজত অংশীদাৰ হ'বলৈ আহ্বান জনায়। তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বালিকা মহাবিদ্যালয়ত আজি ৰাষ্ট্ৰীয় কৃতজ্ঞতা আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত বালিকা মহাবিদ্যালয়খনৰ লগতে তেজপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 200ৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাত দেশৰ সেনাবাহিনীয়ে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ ওপৰত আলোকপাত কৰা হয়। এই কাৰ্যসূচীত সেনাবাহিনীৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। গুৱাহাটীৰ খাৰঘুলী শ্ৰী শ্ৰী হৰগুৰি মন্দিৰ প্ৰাংগণত কাইলৈ কৰ্কট ৰোগৰ সজাগতাৰ লগতে এটা স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে। ইনাৰ হুইল ক্লাব, গুৱাহাটী ইষ্টৰ উদ্যোগত আৰু নৰ্থ ইষ্ট কেন্সাৰ হস্পিটেল আৰু ৰিচাৰ্চ ইনষ্টিটিউটৰ সহযোগত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। শ্ৰী শ্ৰী হৰগুৰি মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া অনুসৰি কাইলৈ দিনৰ 11 বজাত এই শিবিৰ মুকলি কৰা হ'ব। শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা এজন কয়দীৰ মৃতদেহ আজি পুৱা উদ্ধাৰ কৰা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে পিণ্টু ৰাজপুত নামৰ মৃত কয়দীজন কাছাৰৰ নতুন কাঞ্চনপুৰ গাঁৱৰ বাসিন্দা আছিল আৰু তেওঁ 2 মাহ পূৰ্বে শিলচৰ আৰক্ষীয়ে গৰু চুৰি গোচৰত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল। আজি পুৱা কাৰাগাৰ আৰক্ষীয়ে কয়দীজনৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ লগে লগে তাৰাপুৰ থানাক অৱগত কৰে। তাৰাপুৰ আৰক্ষীয়ে দণ্ডাধীশৰ সৈতে কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে। মৰিগাঁও জিলাৰ জাগিৰোডৰ সমীপৰ নীলিত যোৱা নিশা বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয়া হাতীৰ মৃত্যু হয়। খাদ্যৰ সন্ধানত নিশাৰ ভাগত নীলিৰ বেলতলা অঞ্চলত প্ৰৱেশ কৰা হাতীটোৰ খেতিপথাৰৰ মাজেৰে যোৱা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হোৱা বুলি আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জানিবলৈ দিছে। পাছত বন বিভাগে মৃত হাতীটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আজিৰে পৰা 14 বছৰ অনূৰ্ধ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হৈছে। অসম ক্ৰিকেট সন্থাৰ উদ্যোগ আৰু বৰপেটা জিলা ক্ৰীড়া সন্থাৰ সহযোগত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। বৰপেটা আৰু বজালী জিলাৰ মাজত অনুষ্ঠিত আজিৰ উদ্বোধনী খেলত বৰপেটা জিলাই জয়লাভ কৰে। শ্ৰোতাসকলৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ জনপ্ৰিয় অনুষ্ঠান জিলা ৰেৰো পুনৰ সন্ধিয়াৰ পৰিৱৰ্তে পুৱাৰ ভাগত প্ৰচাৰৰ দিহা কৰা হৈছে। সেই অনুসৰি অহা 1 এপ্ৰিলৰ পৰা জিলাৰ ৰেহৰূপ অনুষ্ঠান প্ৰতিদিনে পুৱাৰ আঞ্চলিক বাতৰিৰ ঠিক পাছতে অৰ্থাৎ 9:15ৰ পৰা 9:20লৈ প্ৰচাৰিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।